එයා ආකක් වනේ. বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিয়ে 90-জনীয়া হাৰিয়ানাত বিধানসভাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে 90-জনীয়া জম্মু কাশ্মীৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি সমূহীয়াভাৱে পদ ত্যাগ কৰে। অটল পেঞ্চন যোজনাৰ অধীনত বৰ্তমানলৈ 7 কোটিৰো অধিক লোকে নাম অন্তৰ্ভুক্ত কৰিছে আৰু জন এইচ হোপফিল্ড আৰু জেফ্ৰী ই ক্লিণ্টনক কৃত্ৰিম স্নায়ুতন্ত্ৰৰ মাধ্যমেৰে যন্ত্ৰ শিক্ষণ সম্ভৱ কৰি তোলা বুনিয়াদী আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে 2024 চনৰ পদাৰ্থ বিজ্ঞান নবেল বঁটাৰে সন্মানিত কৰা হৈছে। জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভোটগ্ৰহণ চলি আছে। ফলাফলৰ সাধাৰণ ধাৰা অনুসৰি নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে 90-জনীয়া জম্মু কাশ্মীৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। বিজেপিয়ে 90-জনীয়া হাৰিয়ানাত বিধানসভাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। হাৰিয়ানাত বৰ্তমানলৈ 63খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে 31খন আসনত জয়লাভ কৰাৰ বিপৰীতে 18খন আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে 30খন আসনত জয়ী হৈছে আৰু 6খনত অগ্ৰগতি লাভ কৰিছে। ইণ্ডিয়ান নেশ্যনেল লোকদলে 2খনত অগ্ৰগতি লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থী 2খনত জয়ী হৈছে আৰু 1খন আসনত আগবাঢ়ি আছে। বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নায়ব সিং ছাইনি লাৰ্ভা আসনত জয়লাভ কৰিছে। জুলানা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফুকাতে জয়লাভ কৰিছে। কংগ্ৰেছৰ আফতাব আহমেদে নুহ আসনখন দখল কৰিছে। কংগ্ৰেছ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদায়ো গঢ়ি চাম্পলা কিলকি সমষ্টিত জয়ী হৈছে। বিজেপিৰ মনোজ কুমাৰ পলৱাল নিখিল মদন সোনিপত আসনত জয়লাভ কৰিছে। 90-জনীয়া হাৰিয়ানা বিধানসভাৰ বাবে 5 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইপিনে জম্মু কাশ্মীৰত বৰ্তমানলৈকে 89খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। নেশ্যনেল কনফাৰেন্সে 41খন আসনত জয়লাভ কৰাৰ বিপৰীতে 1খন আসনত আগবাঢ়ি আছে আৰু বিজেপিয়ে 29খন আসনত, কংগ্ৰেছে 6খনত, জম্মু কাশ্মীৰ ডেমক্ৰেটিক পাৰ্টি 3খনত, জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্সে 1খনত, চি পি আই এমে 1খনত, আম আদমী পাৰ্টীয়ে 1খনত আৰু নিৰ্দলীয় প্ৰাৰ্থী 7খন আসনত জয়ী হৈছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্স তথা ওমৰ আব্দুল্লাহ বদগাম আৰু গণ্ডেৰবল 2খন আসনতে জয়লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ পীৰজাদা মহম্মদ ছৈয়দ অনন্তনাগ আসনত জয়লাভ কৰিছে। নেশ্যনেল কনফাৰেন্সৰ আব্দুল মাজিদ ভাট অনন্তনাগ পশ্চিম আসনত আৰু জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্সৰ ছজ্জাদ গানি লনে হন্দৱাৰা আসনত জয়ী হৈছে। বিজেপিৰ দৰ্শন কুমাৰে ৱাছলি আসনত জয়লাভ কৰাৰ বিপৰীতে দলৰ আন এগৰাকী প্ৰাৰ্থী ৰণবীৰ সিং পাঠানিয়ে উধমপুৰ পূব সমষ্টিত জয়ী হৈছে। বিজেপিৰ ছগন পৰিহাৰ কিষ্টাৱাৰা আসনত আৰু ডঃ ভাৰত ভূষণ কথুৱাত জয়ী হৈছে। ইয়াৰ বিপৰীতে নেশ্যনেল কনফাৰেন্সৰ নাজিৰ আহমেদে গুৰেজ আসনৰ পৰা 1000ৰো অধিক ভোটত জয়ী হৈছে। দলৰ আন এগৰাকী ছলমান সাগৰে হাজাৰটাবল সমষ্টিত দখল কৰিছে আৰু 90-জনীয়া জম্মু কাশ্মীৰ বিধানসভাৰ বাবে 18 আৰু 25 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত 3টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ চেত্ৰীক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰাৰ লগতে নিত্যা মেননক তামিল ছবি তিৰুচিত্ৰম্বলমত আৰু মানসী পাৰেখক গুজৰাটী ছবি কাটচ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। ইপিনে অনিৰুদ্ধ ভট্টাচাৰ্য আৰু পাৰ্থিৱ ধৰে ৰচনা কৰা কিশোৰ কুমাৰ দ্য আল্টিমেট বায়গ্ৰাফী গ্ৰন্থখনক চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পুৰস্কৃত কৰা হয়। এইবেলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালায়ালম চলচ্চিত্ৰ অট্টমক আৰু তথ্যচিত্ৰ শিতানত সৰ্বশ্ৰেষ্ঠ হিচাপে আইনাক নিৰ্বাচন কৰা হৈছে। উচাই চলচ্চিত্ৰখনৰ বাবে সুৰুজ বৰজাত্যক শ্ৰেষ্ঠ পৰিচালকৰ হিচাপে সন্মানিত কৰা হৈছে। সংগীত শিতানত অৰিজিত সিং আৰু বোম্বে জয়শ্ৰী ক্ৰমে শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা নেপথ্য কণ্ঠশিল্পী বঁটা প্ৰদান কৰা হয়। আনহাতে কুলনন্দিনী মহন্ত পৰিচালিত অসমীয়া চিনেমা এমুঠি পুথিকে ধৰি পুনিয়ান ছেলভান ওৱান, কে জি এফ টু, ব্ৰহ্মাস্ত্ৰ, অপৰাজিত, কাবেৰী, অন্তৰ্ধান, দমন আৰু বাঘী দিধি চলচ্চিত্ৰকেইখনকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানত সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দাদা চাহেব ফাল্কে বঁটা লাভ কৰাৰ বাবে মিথুন চক্ৰৱৰ্তীক অভিনন্দন জনায় আৰু অভিনেতাগৰাকীয়ে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত ভাগ লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে তিনিটা স্তৰৰ দৃষ্টিভংগীৰে চলচ্চিত্ৰ উদ্যোগৰ উন্নয়নৰ হকে কাম কৰি আছে। তেওঁ কয় যে সংশ্লিষ্ট সকলো পক্ষৰ সমূহীয়া প্ৰচেষ্টাই ভাৰতীয় চলচ্চিত্ৰৰ যাদুৰ সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে এন ডি এ চৰকাৰ সৃজনশীল অৰ্থব্যৱস্থাক নতুন পৰিসৰ প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। পশ্চিমবংগৰ কলকাতাৰ আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি সমূহীয়াভাৱে পদ ত্যাগ কৰে। তেওঁলোকে যোৱা আগষ্টত মহাবিদ্যালয়খনৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদত কনিষ্ঠ চিকিৎসকসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে। ইপিনে ৰাজ্যখনৰ মুখ্য সচিব মনোজ পণ্টে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈছে। বৈঠকত পশ্চিমবংগৰ স্বাস্থ্য সচিব উপস্থিত আছে। পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনাৰ অধীনত 56 লাখৰো অধিক লোকে নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াকে লৈ এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰা লোকৰ সংখ্যা 7 কোটিৰো অধিক হৈছে। সামাজিক সুৰক্ষাৰ এই আঁচনিখনে বৰঙণিৰ আধাৰত অসংগঠিত ক্ষেত্ৰত শ্ৰমিকসকলৰ বাবে মাহে কমেও 1000 টকাৰ পৰা 5000 টকা পেঞ্চন নিশ্চিত কৰে। সকলো ভাৰতীয় বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে 2015 চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। জন এইচ হোপফিল্ড আৰু জেফ্ৰী ই হিণ্টনক কৃত্ৰিম স্নায়ুতন্ত্ৰৰ মাধ্যমেৰে যন্ত্ৰ শিক্ষণ সম্ভৱ কৰি তোলা বুনিয়াদী আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে 2024 চনৰ পদাৰ্থ বিজ্ঞান নবেল বঁটাৰে সন্মানিত কৰা হৈছে। নবেল বঁটাপ্ৰাপক বিজ্ঞানী দুগৰাকীয়ে আধুনিক সময়ত শক্তিশালী যন্ত্ৰ শিক্ষণৰ ভেটি গঢ়াৰ বাবে ভৌতিক আহিলাৰ ব্যৱহাৰ কৰিছে। জন হোপফিল্ডে তথ্যৰ প্ৰতিচ্ছবি আৰু অন্য আৰ্হিৰ সংৰক্ষণ আৰু পুনৰ গঠনৰ বাবে সহযোগী স্মৃতিভঁৰাল গঢ়ি তুলিছে। জেফ্ৰী হিণ্টনে তথ্যৰ গুণ আৰু ছবিৰ বিশেষ উপাদান চিনাক্ত কৰিব পৰা এটা পদ্ধতি আৱিষ্কাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন নেতা ৰামবিলাস পাছোৱানৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্ৰীপাছোৱান এনে এক ব্যক্তিত্ব যিয়ে দৰিদ্ৰতা দূৰ কৰা তথা শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে উৎসৰ্গিত এজন অসাধাৰণ নেতা। ৰামবিলাস পাছোৱানক ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ অন্যতম সমাদৃত নেতা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে নেতাগৰাকীৰ সৈতে একেলগে কাম কৰাৰ সুবিধা পোৱাৰ বাবে কৃতজ্ঞ অনুভৱ কৰে বুলিও লগতে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্টৰিয়াছৰ সৈতে টেলিফোনযোগে কথা পাতে। শ্ৰীসিঙে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, ঔদ্যোগিক সহযোগিতা আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে। আলোচনাকালত বায়ু আৰু সামুদ্ৰিক ক্ষেত্ৰৰ অনুশীলনসহ বৰ্তমানৰ বিভিন্ন সহযোগিতামূলক কাম কাজৰো পৰ্যালোচনা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাৰ্মানীৰ যুটীয়া প্ৰকল্পসমূহৰ লগতে প্ৰতিৰক্ষা গতিবিধি সঠিক ৰূপ প্ৰদানৰ উদ্দেশ্যে অদূৰ ভৱিষ্যতে পৰিকল্পনা কৰা বুলিও শ্ৰীসিঙে জানিবলৈ দিয়ে। বিজেপিয়ে 90 জনীয়া হাৰিয়ানা বিধানসভাত তৃতীয়বাৰৰ বাবে দখল কৰাৰ সম্ভাৱনা হৈ পৰিছে। নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ কমিটীয়ে কংগ্ৰেছ মিত্ৰজোঁটে 90 জনীয়া জম্মু কাশ্মীৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। পশ্চিমবংগৰ কলকাতাৰ আৰ্জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি সমূহীয়াভাৱে পদ ত্যাগ কৰে আৰু জয় চি আৰু জন এইচ হোপফিল্ড আৰু জেফ্ৰী ইহিণ্টনক কৃত্ৰিম স্নায়ুতন্ত্ৰৰ মাধ্যমেৰে যন্ত্ৰ শিক্ষণ সম্ভৱ কৰি তোলা বুনিয়াদী আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে 2024 চনৰ পদাৰ্থ বিজ্ঞান নবেল বঁটাৰে সন্মানিত কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিল।